লেবিয়া পুস্তক 24 অধ্যায় প্ৰদীপ দৰ্শন পিঠা ঈশ্বৰৰ নাম নিন্দা কৰাৰ বিষয়ৰ বিধি। পাছত জিহুৱাই মুচিক ক'লে, সদায় প্ৰদীপ জ্বলাই পোহৰ কৰি ৰাখিবৰ কাৰণে খুন্দি উলিওৱা জিত গছৰ গুটিৰ নিৰ্মল তেল তোমাৰ ওচৰলৈ আনিবলৈ তুমি ইজৰাইলৰ সন্তানসকলক আজ্ঞা দিয়া। সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য ফলি থকা নিয়ম চন্দুকৰ আগত থকা প্ৰভেদক বস্ত্ৰৰ বাহিৰত হাৰুণে জিহুৱাৰ আগত গধূলি আৰু ৰাতিপুৱা সদায় তাক যুগুত কৰি থব লাগিব। এইয়ে তোমালোকৰ পুৰুষানুকৰ্মে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। পুৰোহিতে শুদ্ধ সোণৰ দীপাধাৰৰ ওপৰত জিহুৱাৰ সন্মুখত সেই প্ৰদীপবোৰ সদায় যুগুত কৰি জ্বলাই থব। তুমি মিহি আটাগুৰি লৈ বাৰটা পিঠা তন্দুৰত তাও দিবা। প্ৰত্যেক পিঠা ঐফাৰ দহ ভাগৰ দুভাগ আটাগুৰি হ'ব। তাৰ পাছত তুমি শাৰীত ছটাকৈ দুহাৰী কৰি জিহুৱাৰ আগত শুদ্ধ সোণৰ মেজখনৰ ওপৰত সেইবোৰ ৰাখিবা আৰু প্ৰত্যেক শাৰীৰ ওপৰত নিৰ্মল ধূপ ধূনা দিবা। তাতে সেই পিঠাৰ ওপৰত সেয়ে সোঁৱৰণৰ অৰ্থে হ'ব, সেয়ে জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ'ব। আৰু পুৰোহিতে প্ৰত্যেক বিশ্ৰামবাৰে জিহুৱাৰ আগত সেই পিঠা সদায় সজাই থ'ব। সেয়ে চিৰস্থায়ী নিয়মৰ চিনস্বৰূপে ইজৰাইলৰ সন্তানসকলৰ পক্ষে হ'ব আৰু সেয়ে হাৰুণ আৰু তেওঁ পুত্ৰসকলৰ উপহাৰ হ'ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব, কিয়নো জিহুৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰবোৰ মাজত সেয়ে অতি পবিত্ৰ, সেয়ে তেওঁ চিৰস্থায়ী অধিকাৰ। পাছত মাক ইজৰাইলীয়া কিন্তু বাপেক মিচৰীয়া এনে এজন মানুহ ওলাই ইজৰাইলৰ সন্তানসকলৰ মাজলৈ গ'ল। তাতে চাউনীৰ মাজত সেই ইজৰাইলীয়া মহিলাৰ পুত্ৰৰ সৈতে এটা ইজৰাইলীয়া মানুহৰ দণ্ড লাগিল। তেতিয়া সেই ইজৰাইলীয়া মহিলাৰ পুত্ৰই জিহুৱাৰ নাম নিন্দা কৰি হাও দিয়াত লোকসকলে তেওঁক মুচিৰ ওচৰলৈ আনিলে। তেওঁ মাকৰ নাম চলুমিথ, তাই দান ফৈ দিয়া দিব্যৰ জীয়েক। লোকসকলে তেওঁক বন্ধ কৰি ৰাখি জিহুৱাৰ মুখৰ পৰা ঠিক আদেশ পাবলৈ বাট চাই থাকিল। তেতিয়া জিহুৱাই মুচিক ক'লে, তুমি সেই হাও দিয়াজনক চাউনীৰ বাহিৰলৈ লৈ যোৱা। পাছত যিসকলে তেওঁ হাও দিয়া শুনিছিল সেই সকলোৱে তেওঁ মূৰত হাত দিয়ক আৰু গোটেই মণ্ডলীয়ে হিল দলিয়াই তেওঁক বধ কৰক। আৰু তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, যিকোনোৱে নিজৰ ঈশ্বৰক হাও দিব তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব, আৰু যিজনে জিহুৱাৰ নামৰ নিন্দা কৰিব সেইজনৰ অৱশ্যে প্ৰাণদণ্ড হ'ব। গোটেই সমাজে তেওঁলৈ অৱশ্যে হিল দলিয়াব। যদিও তেওঁ বিদেশী বা ইজৰাইলৰ বংশত জন্মাই হওক, যিকোনোৱে জিহুৱাৰ নাম নিন্দা কৰিব সেইজনৰ অৱশ্যে প্ৰাণদণ্ড হ'ব, আৰু যিজনে আন এজনক বধ কৰিব তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ'ব, আৰু যিজনে আনজনৰ পশুক মাৰিব তেওঁ তাৰ সলনি দিব প্ৰাণৰ সলনি প্ৰাণ। আৰু যদি কোনোৱে তেওঁ ওচৰ চুবুৰীয়াক আঘাত কৰে তেন্তে তেওঁ যেনে কৰিলে তেওঁলৈকো তেনে কৰা যাব। অংগ ভঙাৰ সলনি অংগ ভঙা, চকুৰ সলনি চকুৰ, দাঁতৰ সলনি দাঁত, যিদৰে তেওঁ আনজনক আঘাত কৰিলে তেওঁলৈকো তেনেই কৰা হ'ব। যিজনে পশুবধ কৰিব তেওঁ তাৰ সলনি দিব, আৰু যিজন লোকে বধ কৰিব তেওঁ প্ৰাণদণ্ড হ'ব। তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একেই ৰূপ বিধি হ'ব, কিয়নো মই তোমালোকৰ ঈশ্বৰ জিহুৱা। তেতিয়া মুচিয়ে ইজৰাইলৰ সন্তানসকললৈ এই আজ্ঞা প্ৰকাশ কৰাত লোকসকলে সেই হাও দিয়াজনক চাউনীৰ বাহিৰলৈ নি শিল দলিয়াই তেওঁক বধ কৰিলে। জিহুৱাই মুচিক আজ্ঞা দিয়াৰ দৰেই ইজৰাইলৰ সন্তানসকলে কাৰ্য কৰিলে।